নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা, ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ অংশগ্ৰহণ, প্ৰেছ ক্লাব অব ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিচাৰৌতিৰ উপস্থিতিত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন, চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱত বীৰাংগনা ফেংফাক্ৰীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন, অসম সাহিত্য সভাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ আৰু অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আজি দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা ভালেমান নেতাকৰ্মীয়ে বিপুল আদৰণি জনায়। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নিৰ্বাচন প্ৰতিবন্ধন সমিতিখন কালি গঠন কৰা হয়। সাংসদ প্ৰদান বৰুৱাক এই সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজদীপ ৰয় আৰু অনুপ বৰ্মনক সহ আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই সমিতিখন ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই 35-জনীয়া এই নিৰ্বাচন প্ৰবন্ধন সমিতিখনত অনুমোদন জনায়। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আজি প্ৰেছ ক্লাবৰ প্ৰাংগণত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত হৈ যায়। বহুসংখ্যক মহিলা সাংবাদিকৰ উপস্থিতিত প্ৰেছ ক্লাব অব ইণ্ডিয়াৰ নৱনিৰ্বাচিত সভাপতি সংগীতা বৰুৱা পিচাৰৌতিয়ে এই সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণ প্ৰদান কৰি সভাপতি পিচাৰৌতিয়ে কয় যে সাংবাদিক হৈছে সাংবাদিকৰ লগত লাগি থকা পেছা। সাংবাদিকৰ প্ৰধান কৰ্তব্য হৈছে ভয় আৰু শংকাবিহীনভাৱে সাধাৰণ মানুহৰ হকে প্ৰশ্নৰ উত্থাপন কৰা।
যিটো প্ৰশ্নৰ জবাব নাই, সেই প্ৰশ্নটোহে আমাৰ কাৰণে ষ্টৰী। যিটো প্ৰশ্নত জবাব দিব পৰা নাই, লাষ্টত এইটোৱে কম যে ইলেকশ্যন আহিছে, এতিয়া আমি মানুহৰ কথা পাতিব লাগে। মানুহৰ প্ৰশ্নটোৰ পৰা আমি দূৰলৈ যাব নালাগে, কাৰণ আজিকালি বহুত ছচিয়েল মিডিয়া আহিছে, ইউটিউবাৰবোৰ লগাই পেলাই পাব্লিক ৰিলেশ্যনো কৰিবলৈ লাগিছে। এইটো অল অভাৰ ইণ্ডিয়াত চলিছে আৰু এতিয়া অসমলৈও অহা মই দেখিছো কিছু কিছু ক্ষেত্ৰত, আৰু এইবোৰ হ'ব। ইউটিউবাৰ আৰু জাৰ্নেলিষ্টৰ মাজত এটাই ডিফাৰেঞ্চ, সেইটো হৈছে যে জাৰ্নেলিষ্টে এথিক্স অফ জাৰ্নেলিজম মেইনটেইন কৰি চলে, ইউটিউবাৰে কাৰোবাৰ স্থিতি বা কাৰোবাৰ পাৰ্চনেলিটি ভালকে কোটিং এটা দি পেলাই এছিয়ান পেইণ্ট লগোৱাটোহে তেওঁলোকৰ কাম। কিন্তু আমাৰ কাম সেইটো নহয়, আমাৰ কাম হৈছে মানুহৰ কথাখিনি কেনেকে উলিয়াই আনিব পাৰিছো।
এই অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট সাংবাদিক উপস্থিত থাকে। উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানৰ পাছতে মোৰ জীৱন মোৰ কাহিনী, মই আৰু মোৰ সাংবাদিকতা আৰু কৰ্মক্ষেত্ৰত মহিলা সাংবাদিকৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক তিনিখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত বহুকেইগৰাকী মহিলা সাংবাদিকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ সুযোগ পায়। আজি অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ পৰা যুৱ লেখকৰ বঁটাৰে সন্মানিত হোৱা সাংবাদিকসকলক গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ বীৰাংগনা ঠেংফাক্ৰী পথাৰত সমাগত 2026 চনৰ 9 জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ 65 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। বড়ো সাহিত্য সভাৰ সৈতে সংগতি ৰাখি হ'বলগীয়া অধিৱেশনস্থলীত আজি বড়ো বীৰাংগনা ঠেংফাক্ৰীৰ এটা প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে বড়ো বীৰাংগনাগৰাকীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানটোত 65 সংখ্যক বড়ো সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি কমল সিং নাৰ্জাৰী, মুখ্য আহ্বায়ক শুক্লেশ্বৰ বসুমতাৰীসহ আদৰণি সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় লোক উপস্থিত থাকে। অসম সাহিত্য সভাই পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ গুৱাহাটীত থকা ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কয় যে এই সংঘৰ্ষই ৰাজ্যৰ সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধত আঘাত হানিছে। সাহিত্য সভা খেৰণীৰ ঘটনাত ক্ষতিগ্ৰস্ত হোৱা কাৰ্বি সমাজৰ সৈতে থাকিব বুলি প্ৰকাশ কৰি শ্ৰীগোস্বামীয়ে কয় যে দুই এদিনৰ ভিতৰতে নিজাববীয়াকৈ পৰিস্থিতিৰ বুজ ল'বলৈ অসম সাহিত্য মন্ত্ৰীসভাৰ এটা প্ৰতিনিধি দল কাৰ্বি আংলঙলৈ ৰাওনা হ'ব। লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰশাসনকো ঘটনাটোৰ সকলো দিশ সূক্ষ্মভাৱে বিচাৰ বিবেচনা কৰি ন্যায়সংগত ব্যৱস্থা ল'বলৈ আহ্বান জনায়। অসম সাহিত্য সভাই সকলো ৰাজনৈতিক দল, সামাজিক সংগঠন, বৌদ্ধিক সমাজ আৰু সাধাৰণ নাগৰিকক একেলগে আগবাঢ়ি আহি শান্তি স্থাপন কৰিবলৈ এই সংবাদমেলযোগে আহ্বান জনায়।
আধ্যাত্মিক ধেমাজিক একেলগে কৰি আমি সাংস্কৃতিক ভাৱ বিনিময় কৰাৰ উপৰি এই লোকসকলৰ মনৰ বতৰাও আমি লওঁ আৰু আমাৰ মনৰ বতৰাও তেওঁলোকক দিম আৰু আমি এটা প্ৰত্যাহ্বান স্বৰূপে গ্ৰহণ কৰিছোঁ আমাৰ কেইখন ৰাজ্যৰ মাজত থকা বিশেষকৈ নাগালেণ্ড, অৰুণাচল আৰু মেঘালয়ৰ যি সীমা সমস্যাটো হৈছে এইটো সমাধান ৰাজনৈতিকভাৱে হ'ব লাগিব।
অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পৰহিৰে পৰা অনুষ্ঠিত গ্ৰন্থমেলাত আজি কবি গীতিকাৰ কেশৱ মহন্তৰ গীত কবিতাৰ মাধুৰ্য শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হয়। বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে এই অনুষ্ঠান উদ্বোধন কৰে। সাহিত্য সমালোচক তথা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক অৰিন্দম বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাত কবি সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ এম কামালুদ্দিন আহমেদ আৰু লেখক সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ প্ৰাঞ্জল শৰ্মা বশিষ্ঠই অতিথি আলোচক হিচাপে অনুষ্ঠানত অংশ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বঙাইগাঁও জিলাৰ আয়ুক্ত হিচাপে কৰ্মৰত নৱদ্বীপ পাঠকক ৰাজ্য চৰকাৰে সাম্প্ৰতিক প্ৰশাসনিক পুনৰবিন্যাসৰ অংশ হিচাপে ধুবুৰী জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এখন অধিসূচনা অনুসৰি ধুবুৰী জিলাৰ বৰ্তমানৰ আয়ুক্ত দিবাকৰ নাথক বদলি কৰি বঙাইগাঁও জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। বিশ্বনাথ জিলা আয়ুক্তই আজি জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ চিকিৎসা বিষয়া আৰু চিকিৎসা কৰ্মীসকলক লগ ধৰি বিভিন্ন বিষয়ৰ বুজ লয় আৰু লগতে বহিবিভাগ, আয়ুষ্মান কাৰ্যালয়, পুষ্টি পুনৰ নিৰ্বাসন কেন্দ্ৰ, নৱজাতকৰ বিশেষ সুৰক্ষা কেন্দ্ৰ, অস্ত্ৰোপচাৰ কক্ষ, প্ৰসূতি কক্ষ, পৰীক্ষাগাৰ, এক্সৰে কক্ষ আদিৰ লগতে চিকিৎসালয়খনৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ ঔষধালয় পৰিদৰ্শন কৰি পৰ্যাপ্ত ঔষধ মজুত ৰাখিবলৈও চিকিৎসা বিষয়াসকলক নিৰ্দেশ দিয়ে। তামোলপুৰ জিলাৰ চেচাপানীত আজি তামোলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাখনত তামোলপুৰ জিলাৰ আয়ুক্ত, জিলাখনৰ বন বিভাগৰ বিষয়াৰ লগতে বহুকেইটা স্বেচ্ছাসেৱী সংস্থাৰ বিষয়ববীয়াই হাতী মানুহৰ সংঘাত দূৰীকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। সভাখনত হাতীৰ খাদ্যৰ বাবে খেতি কৰা তথা ভাৰত ভূটান সীমান্তৰ অঞ্চলসমূহত অধিক মাত্ৰাত গছপুলি ৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সভাখনত বন বিভাগৰ তৰফৰ পৰা ৰাইজৰ মাজত উন্নত মানৰ টৰ্চ লাইট বিতৰণ কৰা হয়। লগতে বনৰীয়া হাতীৰ উপদ্ৰৱত নষ্ট হোৱা ধান খেতিৰ ক্ষতিপূৰণ তথা হাতীৰ আক্ৰমণত নিহত হোৱা লোকৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা শীঘ্ৰেই ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও উপস্থিত ৰাইজক জানিবলৈ দিয়া হয়। ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্ৰশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত 2019 চনত তেজপুৰত আৰম্ভ হোৱা যাত্ৰাৰ 11 সংখ্যক চিত্ৰ প্ৰদৰ্শনী আজিৰে পৰা 28 ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে। এই প্ৰদৰ্শনীত অনুষ্ঠিত হ'বলগীয়া কেইবাখনো কৰ্মশালাত পদ্মভূষণ যতীন দাস, আন্তঃৰাষ্ট্ৰীয় শিল্পী অমিত দত্তকে ধৰি কেইবাগৰাকীও শিল্পী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা, ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ অংশগ্ৰহণ, প্ৰেছ ক্লাব অব ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰতীৰ উপস্থিতিত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন, অসম সাহিত্য সভাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ আৰু অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কাৰ।